এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কাইলৈ গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলিবলগীয়া জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰ কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ মীমাংসাৰ বাবে অসম চৰকাৰৰ পদক্ষেপসমূহ, সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা, গুৱাহাটী মহানগৰীৰ খাৰঘুলিত আজি পানীৰ পাইপ ফুটি বিস্তীৰ্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা। ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা কাইলৈ গুৱাহাটীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰেলখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে পুৱা 9:50 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 4:15 উত্তৰ লক্ষীমপুৰ পাবগৈ আৰু বিয়লি 5 উত্তৰ লক্ষীমপুৰৰ পৰা যাত্ৰা কৰি নিশা 11:25 গুৱাহাটী পাবহি। ৰেলমন্ত্ৰীগৰাকীয়ে কাইলৈ তিনিচুকীয়া নাহৰলগন এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেলগাড়ী দুখনো পতাকা জোকাৰি শুভাৰম্ভ কৰিব। মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত নিৰ্মাণ কৰা এখন পথ উৰণ সেতু উদ্বোধন কৰিব। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো মন্ত্ৰী বৈষ্ণৱে ভাৰ্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্ৰান্সমিটাৰটো বৈষ্ণৱে আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌৰ আৰু আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। 1999 স্থাপিত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ কেনে আছিল আৰু এতিয়া কেনে হ'ব, সেই বিষয়ে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰ আচলতে সেই পশ্চিম অঞ্চলৰ ৰাইজৰ বহু আশা আকাংক্ষা পূৰণ কৰিব বুলি আশা কৰা হৈছিল আৰু প্ৰথম অৱস্থাত কৰিছিলোঁ, কাৰণ 1999 এই আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰটো এটা 20 কিলোৱাট মিডিয়াম ৱেভৰ ট্ৰান্সমিটাৰে আৰম্ভ কৰা হৈছিল। কিন্তু কি হৈছিলে কথাটো, যে মিডিয়াম ৱেভৰ ট্ৰান্সমিটাৰটোৰ ক্ষমতা যদিও 20 কিলোৱাট আছিল, কোনোদিনে এই 20 কিলোৱাট ক্ষমতাৰে ই প্ৰসাৰণ কৰিব পৰা নাছিল। কোকৰাঝাৰৰ নগৰৰ ভিতৰতে বহুতেই অনুষ্ঠানসমূহ শুনিব পৰা নাছিল। তাৰপিছত এই দাবী ক্ৰমাৎ তীব্ৰতৰ হৈ থাকিল আৰু 2012 এটা ভাৰত চৰকাৰৰ এটা আঁচনিৰ অধীনত এটা 100 ৱাট ক্ষমতাসম্পন্ন এটা ক্ষুদ্ৰ FM তাত ট্ৰান্সমিটাৰ স্থাপন কৰা হৈছিল আৰু এইটোৱে কেৱল কোকৰাঝাৰ নগৰৰ আশে পাশে প্ৰায় 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চললৈকে সামৰি লৈছিল। গতিকে কোকৰাঝাৰ কেন্দ্ৰৰ অনুষ্ঠান মানে ৰাইজৰ বহুলাংশই ৰাইজৰ মানে ওচৰ চাপিব পৰা নাছিল। এতিয়া যিটো এই নতুন FM ট্ৰান্সমিটাৰটো প্ৰায় 5,61,00,000 টকাৰে নিৰ্মাণ কৰা হৈছে আৰু যিটো কোকৰাঝাৰৰ যিটো উচ্চ ক্ষমতাসম্পন্ন দূৰদৰ্শনৰ যিটো ট্ৰান্সমিটাৰ আছিল, সেই ট্ৰান্সমিটাৰটোৰ যিটো মাষ্ট বুলি কয় তাক ব্যৱহাৰ তাক কৰা হৈছে আৰু ইয়াৰ ফলত কি হ'ব, 70 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা অঞ্চললৈ আচলতে কোকৰাঝাৰ জিলাৰ লগতে বঙাইগাঁও, ধুবুৰী, চিৰাং আৰু নদীখনৰ ব্ৰহ্মপুত্ৰৰ ইপাৰৰ গোৱালপাৰা জিলাৰ বিস্তৃত অঞ্চল এই FM ট্ৰান্সমিশ্যন সামৰি ল'ব। আৰু কোকৰাঝাৰ কেন্দ্ৰ, আমি আটাইয়ে জানো যে কোকৰাঝাৰ অঞ্চলটো বিভিন্ন ভাষাভাষী, বড়োসকলেই নহয় বিভিন্ন ভাষাভাষী, তাত 26টা জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ ভাষাত অনুষ্ঠান প্ৰচাৰ কৰা হৈছে আৰু এই অনুষ্ঠানসমূহ এতিয়া শুনিবলৈ পাব আৰু মনোৰঞ্জন, শিক্ষা, তথ্যমূলক অনুষ্ঠান আদি বিভিন্ন যিটো আকাশবাণীৰ বহুজন হিতায় বহুজন সুখায় যিটো নীতিত, সেই নীতি অনুসৰি আকাশবাণীৰ পশ্চিম অসমতো সেৱা আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে।
কাইলৈৰ পৰা পশ্চিম অসমৰ শ্ৰোতাসকলে FM বেণ্ডৰ 102 MHz আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আকাশবাণীৰ সঞ্চালক প্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়বৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন FM ট্ৰান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পৰ্কেও তেওঁ আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত উপস্থিত হৈ বাতৰি বিভাগৰ লগতে অন্যান্য বিষয়াকৰ্মীৰ সৈতে মত বিনিময় কৰে। অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা বিবাদসমূহ সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজি অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ নেতৃবৰ্গৰ সহযোগিতাৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহত স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়ন নিশ্চিত কৰাটো সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই চুক্তিৰ ছয় নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ 52টা পৰামৰ্শৰ কাৰ্যকৰীকৰণ সন্দৰ্ভতো আলোচনা কৰে। তেওঁ এই সন্দৰ্ভত গ্ৰহণ কৰা পৰিকল্পনাসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰন্তৰ কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
গুৱাহাটী মহানগৰীৰ খাৰঘুলীৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীৰ্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হয়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আজি খাৰঘুলীত উপস্থিত হৈ এই ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ স্থানীয় ৰাইজ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ভৱিষ্যৎ কাৰ্যপন্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে এই ঘটনাৰ অনুসন্ধান কৰি প্ৰতিকাৰৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। খাৰঘুলীৰ এই ঘটনা সন্দৰ্ভত আমাৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
খাৰঘুলীৰ নামনি লুইতপুৰৰ নামঘৰ তিনিআলিৰ সমীপত আজি পুৱা প্ৰায় 9:45 বজাত জাইকাৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত কেইবাফুট উচ্চতালৈ পানী উঠাত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰৰ। পিছত বিভাগীয় কাৰিকৰী বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও জল বিস্ফোৰণৰ ফলত ইতিমধ্যে ক্ষতিগ্ৰস্ত হয় বহুকেইটা পৰিয়ালৰ বাসগৃহ। পিছত ঘটনাস্থলীত নগৰ আৰু গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ আজিৰ ভিতৰতে ভুক্তভোগী পৰিয়ালসমূহক জলবৰ্ডৰ ফালৰ পৰা ক্ষতিপূৰণ আদায় দিয়াৰ কথা ঘোষণা কৰে। বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে বৰ্তমান লালখিল একাডেমীত থকা খোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।
ৰাজ্যৰ বন বিভাগে বিগত বছৰত কৰা হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা 5,828লৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি বন বিভাগৰ এই কৃতিত্বৰ বাবে শলাগ লয়। তেওঁ কয় যে পূৰ্বে হাতীৰ সংখ্যা 5,719 আছিল। এইবাৰৰ পিয়ল অনুসৰি মুঠ হাতীৰ 37% প্ৰাপ্তবয়স্ক মাখুন্দী বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে অসমক হস্তীৰ বাবে অনুকূল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱৰ আজি প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোল পৰিৱেশন কৰে। অনুষ্ঠানত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰিকল্পনাত আহত তলৰ ৰং শীৰ্ষক ভিন্নসুৰী গীত মাতৰ কাৰ্যসূচীৰ লগতে কলাক্ষেত্ৰ সমাজৰ কৰ্মচাৰী প্ৰয়াত মনেশ্বৰ ব্ৰহ্মৰ স্মৃতিত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চৰকাৰী চাৰু কাৰু আৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এখনি চিত্ৰ কৰ্মশালাৰ আয়োজন কৰে। একেদৰে পশ্চিম কাৰ্বি আংলং, ডেৰা পথাৰ, ডিমা হাছাও, হাফলঙৰ লগতে বিভিন্ন প্ৰান্তৰ শিল্পীসকলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে। চানডুবিত কালিৰে পৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ, থলুৱা হস্ততাঁত বস্ত্ৰ আৰু বিভিন্ন খেল ধেমালিৰে পঞ্চদশ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। অহা 5 জানুৱাৰী পৰ্যন্ত চলিবলগীয়া মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম হয়। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ জৰিয়তে চানডুবি বিলৰ সংৰক্ষণ আৰু এই অঞ্চলটো উল্লেখযোগ্য পৰ্যটন স্থান হিচাপে গঢ়ি তোলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মহোৎসৱৰ শুভাৰম্ভ কৰে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত BTR চৰকাৰৰ বিশেষ পদক্ষেপ হিচাপে আজি বাক্সা জিলাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ সংহত উদ্যানৰ চৌহদত এটা এৰী সূতা উৎপাদন কাৰখানা মুকলি কৰা হয়। BTC মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি এই কাৰখানাটো উদ্বোধন কৰি কয় যে গ্ৰামাঞ্চলৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে এই এৰী সূতা উৎপাদন কাৰখানা স্থাপন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলিক বস্ত্ৰ শিল্প প্ৰসাৰ আঁচনিৰ অধীনত 14,92,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কাৰখানাটোত দৈনিক 200 কিলোগ্ৰাম এৰী সূতা উৎপাদন কৰিব পৰা যাব বুলি শ্ৰীবৰুৱাই প্ৰকাশ কৰে। মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূন্য হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। জিলাখনত বিগত বৰ্ষত 156টা গোচৰ নিষ্পত্তি কৰা হয়। সময়মতে তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ কৰ্তব্যনিষ্ঠা আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে এই সাফল্য লাভ কৰা হৈছে বুলি মাজুলী জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে প্ৰকাশ কৰিছে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে উভতিছো অৰুণিমাৰ ওচৰলৈ।
ধন্যবাদ সংগীতা শৰ্মা। ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূৰ্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু চৈখোৱা, দিহিং পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অন্য বনাঞ্চলসমূহত দেওহাঁহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰে। দিহিং পাটকাই আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানতহে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষীবিধ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱা বছৰ নামেৰিত এই প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিলসমূহৰ চোৱাচিতা কৰাৰ লগতে এই পক্ষীবিধৰ উপযোগীকৈ তিনিখন বিল সাজু কৰি তোলা হয়। তিনিওখন বিললৈ যথেষ্ট সংখ্যক দেওহাঁহৰ আগমন ঘটাৰ ফলত পক্ষীবিধৰ আশাব্যঞ্জকভাৱে বংশবৃদ্ধি হৈছে বুলি উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰিছে। বৰ্তমান উদ্যানখনত থকা 70-80 দেওহাঁহ চাবলৈ দেশ বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটে। উদ্যানখনত এই পক্ষীবিধৰ গতিবিধি নিৰূপণৰ বাবে কমেও 2 পক্ষীৰ দেহত ৰেডিঅ' কলাৰ নামৰ বিশেষ সঁজুলি সংস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰী, তেজদীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে সন্মানিত কৰা হৈছিল। 1950 চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰায়চৌধুৰীৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। জাতীয় জীৱনৰ এগৰাকী বন্দিত সত্তা ৰায়চৌধুৰীৰ সৃষ্টিৰাজিয়ে অসমৰ সাহিত্য আৰু সংগীত ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে দিয়া বাৰ্তাত উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম কেশৰীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে অসমক উন্নতিৰ নতুন শিখৰত উপনীত কৰাৰ যাত্ৰাত ৰায়চৌধুৰীৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অতুলনীয় দায়বদ্ধতা সকলোৰে পাঠ্য হৈ ৰব। বৰপেটাত আজি অসম কেশৰী স্মৃতি দিৱস উপলক্ষে কেইবাটাও অনুষ্ঠান সংগঠনে শ্ৰদ্ধা নিবেদন কৰে। বৰপেটা চহৰৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানৰ সমীপত থকা অসম কেশৰীৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আজি অম্বিকাগিৰি ৰায়চৌধুৰী কবিতাৰ আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ উদ্যান শস্যৰ সৈতে জড়িত কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান উলিওৱাৰ উদ্দেশ্যে আজি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। অসম উদ্যান শস্য সমিতিৰ উদ্যোগত আয়োজিত এই সভাত জিলাখনৰ উদ্যান শস্য মহাবিদ্যালয়ৰ সহযোগী ডিন বিশিষ্ট কৃষি বিজ্ঞানী ডঃ মৃদুল ডেকাই সভাপতিত্ব কৰে। উদ্যান শস্যৰ বাবে উপযোগী জলবায়ু আৰু উৰ্বৰ ভূমিৰ বাবে অসমত বিভিন্ন প্ৰকাৰৰ ফল মূল, শাক পাচলিকে ধৰি ঔষধি গুণসম্পন্ন গছ গছনি প্ৰচুৰ পৰিমাণে পোৱা যায়। উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰ হ'ব পৰাকৈ চৰকাৰে এই ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কাঠফুলা খেতি, মৌ পালন, নাৰিকল উন্নয়ন পৰিষদ আঁচনি, জৈৱিক কৃষি আদিৰ ব্যৱস্থা কৰি আহিছে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত আজি লেখিকা বিজু বৰাৰ বিভিন্ন ৰোগৰ নিৰাময় গ্ৰন্থখন উন্মোচন কৰা হয়। গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতৰ সম্পাদকে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত কবি, জ্যেষ্ঠ সাংবাদিক অৰুণ মহন্তকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰা হৈছে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিকত 2 পদক বিজেতা মনু ভাকেৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্ৰবীণ কুমাৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। একেদৰে 32 খেলুৱৈলৈ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। এই বঁটা প্ৰাপকসকলৰ ভিতৰত এথলীট জ্যোতি ইয়াৰাজী আৰু অনুৰাণী, বক্সাৰ নিতু আৰু চেবিটি, দবা খেলুৱৈ ৱন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক সঞ্জয়, জৰ্মনপ্ৰীত সিং আৰু সুখজিৎ সিং আছে। পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলীট প্ৰীতিপাল, জীৱনজী দীপ্তি, অজিত সিং আৰু শচীন খিলাৰীলৈও অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। ক্ৰীড়াক্ষেত্ৰৰ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা প্ৰবীণ এথলীট সুশা সিং আৰু প্ৰবীণ পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰলৈ আগবঢ়োৱা হৈছে। অহা 17 ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কাইলৈ গুৱাহাটী আৰু উত্তৰ লক্ষীমপুৰৰ মাজত চলিবলগীয়া জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 kW শক্তিসম্পন্ন নতুন FM ট্ৰেন্সমিটাৰ কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ মীমাংসাৰ বাবে অসম চৰকাৰৰ পদক্ষেপসমূহ, সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা। গুৱাহাটী মহানগৰীৰ খাৰঘুলিত আজি পানীৰ পাইপ ফুটি বিস্তীৰ্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।